ककपनी गुवाहाटी। নিশার আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোৰ্ডে 7650টা তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰে। পুৱা 10:30 বজাৰ লগে লগে কেইবাটাও ৱেবছাইটত ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণাৰ পূৰ্বে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। আয়োগৰ অধ্যক্ষ তথা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে সাংবাদিকক সম্বোধন কৰি কয় যে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ মাজেৰে লিখিত পৰীক্ষা আৰু দক্ষতা পৰীক্ষাৰ অন্তত আজি 7650টা তৃতীয় বৰ্গৰ পদৰ ফলাফল ঘোষণা কৰা হৈছে। ডিব্ৰুগড়ৰ ফুলবাগানৰ সমীপত যোগাৰ্ছ পাৰ্ক আৰু কাছাৰীঘাট শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে বিভাগক নিৰ্দেশনা দিয়াৰ এদিন পাছতে আজি কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ আৰু জাহাজ পৰিবহণ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ষেত্ৰ পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে তৎকালীনভাৱে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খহনীয়াস্থলী পৰিদৰ্শন কৰি সামগ্ৰিক অৱস্থাৰো বুজ লয়। লগতে অধিক ক্ষয় ক্ষতি ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে।
ইয়াৰ স্থায়ী সমাধানৰ কাৰণে পদক্ষেপ অসম চৰকাৰে ল'ব ইতিমধ্যে মোক পীযুষ হাজৰিকাই জনাইছে। বালিজানৰ পৰা গোটেই চেনেলটো চেঞ্জ হৈছে বুলি কৈছে। মোক যিখন মানচিত্ৰ দেখুৱালে মই তেখেতসকলক কৈছোঁ যে তেখেতসকলে হাইড্ৰলজিকেল এটা ছাৰ্ভে কৰি পেলাই আৰু ইয়াৰ পৰা কিমান দূৰত আমি ড্ৰেজিং কৰি পেলাই ডাইভাৰ্ট কৰিব পাৰোঁ গোটেই কাৰেণ্টটো ডিব্ৰুগড় চহৰখনক বচাবৰ বাবে। আৰু আমি এনেধৰণে ড্ৰেজিং কৰিব লাগিব যাতে আকৌ সিপাৰে যাতে ক্ষতিগ্ৰস্ত নহয়। গতিকে তেনেধৰণৰ এটা টেকনো ইকনমিক ফিজিবিলিটি ৰিপৰ্টৰ বাবে ইতিমধ্যে মই বিভাগৰ অভিযন্তাসকলক কৈছোঁ, তেখেতসকলে বিষয়টোত পদক্ষেপ গ্ৰহণ কৰিব।
বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষই অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পণ্টক ৰাষ্ট্ৰীয় মূল্যায়নৰ স্বীকৃতি পৰিষদ চমুকৈ নাকৰ সাধাৰণ পৰিষদৰ কাৰ্যনিৰ্বাহক সভাপতি হিচাপে মনোনীত কৰিছে। অধ্যাপক পণ্টক 3 বছৰৰ বাবে এই পদত মনোনীত কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ 2025-26 বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ আজি ফলাফলসমূহ ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি সভাপতি পদত দীপশেখৰ কলিতা, উপসভাপতি পদত তুজা ব্ৰহ্ম, সাধাৰণ সম্পাদকৰ পদত কৃতিময় কাশ্যপ জয়ী হৈছে। চানমাৰী উৰণসেতুৰ মেৰামতি সংক্ৰান্তীয় কামৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা চানমাৰী ট্ৰেফিক পইণ্টলৈ অহা সকলো যান বাহনৰ চলাচল অহা 13, 15 আৰু 17 অক্টোবৰত নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব। নিউ গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সূত্ৰই এখন ৰাজহুৱা জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি বন্ধ থাকিবলগীয়া পথসমূহৰ বিকল্প হিচাপে ৰাজগড় পূব শৰণীয়া পথ, এম টি ৰোড বামুনী মৈদাম ৰেলৱে কলনী ৰোড, মঠঘৰীয়া নুনমাটি পথ, কৃষ্ণনগৰ মিলনপুৰ পথ জনসাধাৰণে যাতায়াতৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। আজি মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু এইচ আই এল ইণ্ডিয়া লিমিটেডৰ সহযোগত কীটনাশকৰ নিৰাপদ আৰু সঠিক ব্যৱহাৰৰ সন্দৰ্ভত এখন জিলা পৰ্যায়ৰ সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাখনত জিলাখনৰ প্ৰায় 250গৰাকীও অধিক কৃষকক সামৰি লোৱা হয় আৰু কৃষকসকলৰ মাজত কীটনাশক ছটিওৱা সৰঞ্জাম বিতৰণ কৰা হয়। 2026 বৰ্ষৰ 25 জানুৱাৰীত নিউজিলেণ্ডৰ সৈতে ভাৰতত হ'বলগীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ তৃতীয়খন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট এছ'চিয়েচনে আজি এখন প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰে। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত শিশুৰাম হাজৰিকা আৰু ডাঃ সতীশ দাস সোঁৱৰণী এ ডিভিজন আন্তঃক্লাব ফুটবল লীগ অনুষ্ঠিত হৈছে। আজি প্ৰথমখন খেলত বিগত বৰ্ষৰ চেম্পিয়ন মৰিগাঁৱৰ নৱজ্যোতি ক্লাবে অসম জ্যোতি ক্লাবক 3-0 গলত পৰাস্ত কৰে। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত আজি মহিলা বিশ্বকাপৰ নিউজিলেণ্ড আৰু বাংলাদেশৰ মাজত এখন খেল অনুষ্ঠিত হৈছে। খেলখনত নিউজিলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 227 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বাংলাদেশে আমি বাতৰি যুগুতোৱাৰ পৰলৈকে 32 অভাৰত 7 উইকেটৰ বিনিময়ত 92 ৰাণ সংগ্ৰহ কৰিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই ভাৰতে প্ৰথম ইনিংছত শক্তিশালী স্থিতিত উপনীত হৈছে। অপেনাৰ যশস্বী জয়ছোৱালৰ অপৰাজিত 173 ৰাণৰ সহায়ত ভাৰতে দিনান্তত 2 উইকেট হেৰুৱাই 318 ৰাণ সংগ্ৰহ কৰিছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05